ولا يزال الذين كفروا في مرية منه حتى تأتيهم الساعة بغتة أو يأتيهم عذاب يوم عقيم.
আৰু যিসকলে কুফুৰি কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহপোষণ কৰিয়ে থাকিব, সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে কিয়ামত নহালৈকে, অথবা সিহঁতৰ ওচৰলৈ এটা বন্ধা দিনৰ শাস্তি নহালৈকে।